এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, চলিত বৰ্ষৰ 1 জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে লৈ আজি ৰাজ্যত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় সংস্কৰণৰ অংশ হিচাপে আজি নলবাৰী, বজালী আৰু বৰপেটা জিলাৰ সম্ভাৱ্য উদ্যোগীক প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ, আজি 24 সংখ্যক বড়োলেণ্ড দিৱস পালন, কোকৰাঝাৰত অনুষ্ঠিত মূল কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ আৰু আজিৰে পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ। এই বছৰৰ 1 জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে লৈ আজি অসমৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হয়। বিশেষ সংশোধিত চূড়ান্ত ভোটাৰ তালিকা অনুসৰি ৰাজ্যখনত মুঠ ভোটদাতাৰ সংখ্যা হৈছে 2,49,98,139। এই অনুসৰি ৰাজ্যত ভোটদাতাৰ সংখ্যা খচৰা ভোটাৰ তালিকাতকৈ 2,43,485 হ্ৰাস পাইছে। চূড়ান্ত ভোটাৰ তালিকা অনুসৰি ৰাজ্যখনত মুঠ 1,24,82,213 পুৰুষ ভোটদাতা আছে। ৰাজ্যখনত মহিলা ভোটদাতাৰ সংখ্যা হৈছে 1,24,75,583। ইয়াৰ উপৰি ৰাজ্যখনত 343 তৃতীয় লিংগৰ ভোটদাতা আছে। উল্লেখযোগ্য যে নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুযায়ী যোৱা 22 নৱেম্বৰৰ পৰা 20 ডিচেম্বৰলৈ সমগ্ৰ ৰাজ্যতে ভোটাৰ তালিকাৰ বিশেষ সংশোধনী সম্পন্ন কৰা হয় আৰু 22 ডিচেম্বৰত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হয়। 27 ডিচেম্বৰৰ পৰা 22 জানুৱাৰীৰ ভিতৰত ভোটাৰ তালিকা সম্পৰ্কীয় দাবী আৰু আপত্তিসমূহ গ্ৰহণ কৰা হয়। ৰাজ্যিক নিৰ্বাচন বিভাগৰ সূত্ৰই প্ৰকাশ কৰা অনুযায়ী আজি প্ৰকাশিত চূড়ান্ত ভোটাৰ তালিকা সম্পৰ্কীয় যিকোনো দাবী আৰু আপত্তি অহা 15 দিনৰ ভিতৰত সংশ্লিষ্ট জিলাৰ দণ্ডাধীশৰ ওচৰত দাখিল কৰিব পৰা যাব। এই প্ৰক্ৰিয়াত সন্তুষ্ট নহলে যিকোনো আবেদন ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াৰ ওচৰত দাখিল কৰিব পৰা যাব। আজি ৰাজ্যখনৰ সকলো জিলা আয়ুক্তই সংশ্লিষ্ট জিলাসমূহৰ বাবে চূড়ান্ত ভোটাৰ তালিকা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে। আমাৰ সংবাদদাতাসকলে জনোৱা মতে বৰাক উপত্যকাৰ জিলাকেইখনত ভোটদাতাৰ সংখ্যা লক্ষণীয়ভাৱে হ্ৰাস পাইছে। গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত দিছপুৰ সমষ্টিত ভোটদাতাৰ সংখ্যা 2.7%, ডিমৰীয়া সমষ্টিত 1.9%, নিউ গুৱাহাটী সমষ্টিত 2.39%, মধ্য গুৱাহাটী সমষ্টিত 3.3% আৰু জালুকবাৰী সমষ্টিত ভোটদাতাৰ সংখ্যা 2.9% হ্ৰাস পাইছে। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় সংস্কৰণৰ অংশ হিচাপে আজি নলবাৰীৰ জিলা ক্ৰীড়া ষ্টেডিয়াম চৌহদত এখন সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বজালী, বৰপেটা আৰু নলবাৰী জিলাৰ সম্ভাৱ্য উদ্যোগীক প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ কৰে। বজালী জিলাৰ 1,206, বৰপেটাৰ 2,362 আৰু নলবাৰীৰ 2,220 ধৰি মুঠ 5,788 সম্ভাৱ্য উদ্যোগীক এই ধন প্ৰদান কৰা হয়। সাধাৰণ শাখাৰ প্ৰতিগৰাকী হিতাধিকাৰীক 2,00,000 আৰু বৃত্তিগত শাখাৰ প্ৰতিগৰাকী ব্যক্তিলৈ 5,00,000 সাহায্য আগবঢ়োৱা হয়। এই অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, চন্দ্ৰমোহন পাটোৱাৰী আৰু জয়ন্ত মল্লবৰুৱা উপস্থিত থাকে। আজি 24 সংখ্যক বড়োলেণ্ড দিৱস উদযাপন কৰা হৈছে। এই উপলক্ষে কোকৰাঝাৰৰ বডোফা নগৰৰ গ্ৰীণফিল্ডত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীয়ে বড়োলেণ্ডৰ শান্তি, সমৃদ্ধি আৰু বিকাশৰ কেন্দ্ৰলৈ পৰিগণিত হৈছে বুলি উল্লেখ কৰে। 2003 চনত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত BTC চুক্তি স্বাক্ষৰিত হোৱাৰ লগে লগে অঞ্চলটোত উন্নয়ন আৰু বিকাশৰ বীজ ৰোপণ কৰা হৈছিল বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। সম্প্ৰতি বড়োলেণ্ডবাসী নিজৰ সমস্যা সমাধান কৰিব পৰাকৈ স্বাৱলম্বী হৈ উঠিছে বুলি তেওঁ উল্লেখ কৰে।
2003ত যেতিয়া চুক্তি স্বাক্ষৰিত হৈছিল, প্ৰথম ছমাহখন চুক্তিৰ কাৰ্যকৰীকৰণৰ কাম হাতত লওঁতে বহুত মন্থৰ হৈছিলে। তেতিয়া অসম চৰকাৰে মোক দায়িত্ব দিছিলে যে চুক্তিৰ কাৰ্যকৰীকৰণত মই ব্যক্তিগতভাৱে চোৱা চিতা কৰিব লাগে। সেই সময়ত মই কোকৰাঝাৰত প্ৰায় প্ৰতি 15 দিনৰ মূৰে মূৰে আহিছিলো আৰু আমি ষ্টেট গভৰ্ণমেণ্টৰ ডিপাৰ্টমেণ্টসমূহ সম্পূৰ্ণৰূপে প্ৰথম যিদিনাখন 2004ৰ 10 ফেব্ৰুৱাৰীত চুক্তিৰ প্ৰথম দিৱস উদযাপন হৈছিল তাৰ আগতে আমি হস্তান্তৰ কৰিছিলোঁ। আজি BTCত বহুত পৰিৱৰ্তন হ'ল। BTCৰ চুক্তি স্বাক্ষৰৰ 24 বছৰ পিছত BTCৰ ৰাইজৰ মাজত একতা, সম্প্ৰীতি আৰু শক্তি ইমানেই বাঢ়িছে যে ৰাজ্য চৰকাৰৰ সহায় নোহোৱাকৈও এতিয়া BTCবাসীয়ে নিজৰ সমস্যা নিজে সমাধান কৰিব পাৰে।
অনুষ্ঠানত বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰী আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা উপস্থিত থাকে। তামোলপুৰ জিলাতো আজি বি পি এফ দলৰ উদ্যোগত জিলাখনৰ থাইগিৰখাৰীৰ হিৰিম্বা হালামাৰী বাথৌ ফিল্ডত বড়োলেণ্ড দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই উপলক্ষে বড়োলেণ্ডৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আৰু বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰা হয়। আজিৰ অনুষ্ঠানত কেইবাটাও জাতি জনগোষ্ঠীৰ স্বকীয় পৰম্পৰা আৰু সংস্কৃতি প্ৰদৰ্শন কৰা হয়। এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি বি পি এফে 5 গেৰাণ্টি আঁচনি মুকলি কৰে। চিৰাং জিলাৰ কাজলগাঁৱৰ আলাইখুংৰী পথাৰত আৰু বিজনী ক্ৰীড়া সন্থাৰ খেলপথাৰত আজি বি টি চি প্ৰশাসনৰ উদ্যোগত 24 সংখ্যক বি টি চি চুক্তি দিৱস তথা বড়োলেণ্ড দিৱস উদযাপন কৰা হয়। কাজলগাঁৱৰ বৰ্ণাঢ্য অনুষ্ঠানত বি টি চিৰ কাৰ্যবাহী সদস্য পানীৰাম ব্ৰহ্ম মুখ্য অতিথি হিচাপে উপস্থিত থাকে। ওদালগুৰি জিলাতো আজি 24 সংখ্যক বি টি চি চুক্তি দিৱস পালন কৰা হয়। এই উপলক্ষে জিলাখনৰ নলবাৰী খেলপথাৰ আৰু ভেৰগাঁও মহকুমাধিপতি কাৰ্যালয়ৰ বাকৰিত কাৰ্যসূচী অনুষ্ঠিত হয়। দিৱসৰ সৈতে সংগতি ৰাখি লালকুলত আধুনিক শীতল ভাণ্ডাৰৰ সুবিধা থকা খাদ্য প্ৰসংস্কৰণ উদ্যোগ আৰু হৰিচিঙাত পলিটেকনিক আৰু বৃত্তিমূলক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰা হয়। অনুষ্ঠানত মন্ত্ৰী চৰণ বড়ো, বি টি চিৰ উপ মুখ্য কাৰ্যবাহী সদস্য ৰিহণ দৈমাৰীৰ উপৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বড়োলেণ্ড দিৱসৰ পৰিপ্ৰেক্ষিতত আজি বি টি চিত স্থানীয় বন্ধ পালন কৰা হয়। আজি বি টি চিৰ সকলোবোৰ চৰকাৰী কাৰ্যালয়ৰ লগতে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানসমূহ বন্ধ ৰখা হয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত আজিৰ পৰা ৰাজ্যৰ 1046টা পৰীক্ষা কেন্দ্ৰত হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হৈছে। ইয়াৰ ভিতৰত 1,90,243 ছাত্ৰ আৰু 2,48,322 ছাত্ৰীক সামৰি মুঠ 4,38,565 পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে। পুৱা 9 বজাৰ পৰা প্ৰথম দিনৰ পৰীক্ষা অনুষ্ঠিত হৈছে। হাইস্কুল শিক্ষান্ত পৰীক্ষা, ব্যৱহাৰিক পৰীক্ষা ইতিমধ্যে সমাপ্ত হৈছে। আজি আৰম্ভ হোৱা পৰীক্ষা অহা 27 ফেব্ৰুৱাৰীত অন্ত পৰিব। এইবাৰৰ প্ৰশ্ন কাকতৰ ক্ষেত্ৰত পৰিষদে কিছুমান নতুন ব্যৱস্থা গ্ৰহণ কৰিছে। বিগত বৰ্ষবোৰৰ দৰে কেইবাটাও ভাষাত পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হ'ব পাৰিব যদিও একেখন প্ৰশ্ন কাকতৰ বিপৰীতে এইবাৰ অসমীয়া, ইংৰাজী, বড়ো আৰু হিন্দী মাধ্যমৰ প্ৰশ্ন কাকত পৃথককৈ ছপা কৰা হৈছে। আজি বিভিন্ন কেন্দ্ৰত নিয়াৰিকৈ পৰীক্ষা অনুষ্ঠিত হয় যদিও দৰং জিলাৰ চিপাঝাৰৰ গৰুখুটিৰ এটা কেন্দ্ৰত প্ৰশ্ন কাকত পলমকৈ আহি পোৱাৰ বাবে পৰীক্ষা এঘণ্টা পলমকৈ অনুষ্ঠিত কৰিবলগীয়া হয়। এই বিষয়টো সন্দৰ্ভত ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি শিক্ষামন্ত্ৰী ডাক্টৰ ৰণোজ পেগুৱে প্ৰকাশ কৰে।
প্ৰশ্ন কাকত গৈ পাওঁতে দেৰি হৈছে, মই কৈছো আধা ঘণ্টাৰ ভিতৰত প্ৰশ্ন কাকত গৈ পাইছে, কিন্তু গোটেই আয়োজনখিনি কৰি বিতৰণ কৰি পৰীক্ষাটো অনুষ্ঠিত কৰোতে এক ঘণ্টা দেৰি হৈছে। সেই গৰুখুটি হাইস্কুলৰ ইঞ্চিডেণ্টৰ বাহিৰে বেলেগ কোনো ইঞ্চিডেণ্ট কৰো পৰা অহা নাই। সপন্তৰ যি মই পুলিচৰ আৰক্ষী অধীক্ষকৰ লগত কথা পাতিছো, তেখেতসকলে পুলিচে তদন্ত কৰি এটা প্ৰতিবেদন দিব যে কিয় বিলম্ব হ'ল আৰু সেইমতে ব্যৱস্থা।
ইপিনে কাইলৈৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত কলা, বাণিজ্য, বিজ্ঞান আৰু বৃত্তিমুখী শাখাৰ পৰীক্ষা অনুষ্ঠিত হ'ব। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত আটাইকেইটা শাখা মিলি মুঠ 3,30,744 পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। ৰাজ্যৰ 821টা পৰীক্ষা কেন্দ্ৰত হ'বলগীয়া এই পৰীক্ষাত কলা শাখাত 2,47,865 পৰীক্ষাৰ্থী, বিজ্ঞান শাখাত মুঠ 61,568 পৰীক্ষাৰ্থী আৰু বাণিজ্য শাখাত মুঠ 19,806 পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। একেদৰে বৃত্তিমুখী শাখাত 1,505 পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হ'ব। পৰীক্ষা সমাপ্ত হোৱাৰ পিছতে মুঠ 48টা পৰীক্ষাৰ মূল্যায়ন মণ্ডলত উত্তৰ বহীসমূহ মূল্যায়ন কৰা হ'ব বুলি ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে জানিবলৈ দিছে। এই পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন জিলা প্ৰশাসনে কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি ৰাজহুৱা অনুষ্ঠানসমূহ মাইক জাতীয় উচ্চ প্ৰাবল্যৰ শব্দযন্ত্ৰ ব্যৱহাৰ নকৰাকৈ অনুষ্ঠান আয়োজন কৰি পৰীক্ষাৰ্থীসকলক সহায় কৰিবলৈ ৰাইজক আহ্বান জনোৱা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সমূহ পৰীক্ষাৰ্থীলৈ শুভেচ্ছা জনাইছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা 14 ফেব্ৰুৱাৰী শনিবাৰে নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত ভাৰতীয় সাংস্কৃতিক গৱেষণা পৰিষদ চমুকৈ ICCRৰ শ্ৰীলংকাৰ কলম্বো কাৰ্যালয়ৰ প্ৰাক্তন সঞ্চালক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ অধ্যাপক ডঃ অংকুৰণ দত্তৰ সৈতে এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰিব। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটো প্ৰযোজনা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। চলিত বৰ্ষৰ 1 জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে লৈ আজি ৰাজ্যত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ। আজি 24 সংখ্যক বড়োলেণ্ড দিৱস পালন, কোকৰাঝাৰত অনুষ্ঠিত মূল কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ আৰু আজিৰে পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 6 বজাত শুনিবলৈ পাব।